وقال الذين كفروا لرسلهم لنخرجنكم من أرضنا أو لتعودن في ملتنا فأوحى إليهم ربهم لنهلكن الظالمين.
আৰু কাফিৰসকলে সিহঁতৰ ৰাসূলসকলক কৈছিল, আমি তোমালোকক আমাৰ দেশৰ পৰা নিশ্চিতভাৱে বহিষ্কাৰ কৰিম, নাইবা তোমালোকে আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব লাগিব। তাৰপিছত ৰাসূলসকলক তেওঁলোকৰ প্ৰতিপালকে ৱাহী কৰিলে যে জালিমসকলক নিশ্চয় আমি বিনাশ কৰিম।